الزاني لا ينكح إلا زانية أو مشركة والزانية لا ينكحها إلا زان أو مشرك وحرم ذلك على المؤمنين
বেভিচাৰীয়ে কেৱল বেভিচাৰিণী অথবা মুচিকা নাৰীকহে বিবাহ কৰায়, আনহাতে বেভিচাৰিণীক কেৱল বেভিচাৰী অথবা মুচিকেহে বিবাহ কৰায়, আৰু মুমিনসকলৰ ওপৰত এইটো হাৰাম কৰা হৈছে।